এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতি প্ৰণয়ন প্ৰক্ৰিয়াৰ সৈতে দেশৰ 50% জনসংখ্যাক জড়িত কৰাত গুৰুত্ব আৰোপ কৰিছে। লোকসভাত আজি নাৰী শক্তি বন্দন অধিনিয়ম সম্পৰ্কীয় বিধেয়ককেইখন সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহিলাসকলে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকক নীতি প্ৰণয়ন প্ৰক্ৰিয়াৰ উচিত প্ৰতিনিধিত্ব প্ৰদান কৰাটো সময়ৰ আহান হৈ পৰিছে। শ্ৰীমোদীয়ে দেশৰ জনসাধাৰণ আৰু গণতন্ত্ৰৰ বাবে লাভদায়ক বিধেয়ককেইখনক লৈ ৰাজনৈতিক ৰহণসনাৰ পৰা বিৰত থাকিবলৈ বিৰোধী দলসমূহৰ প্ৰতি আহান জনায়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026 আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 সংসদত উত্থাপন কৰে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ অৰ্থে উত্থাপন কৰে। বিধেয়ককেইখন সন্দৰ্ভত বিৰোধী পক্ষৰ হৈ আলোচনাৰ পাতনি মেলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁৰ দল মহিলাৰ বাবে আসন সংৰক্ষণৰ পক্ষপাতী যদিও এই প্ৰক্ৰিয়া সৰল হ'ব লাগে আৰু ইয়াৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে কোনোধৰণে জড়িত কৰিব নালাগে। লোকসভাত বৰ্তমানৰ 543 আসনৰ ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগে বুলিও তেওঁ দাবী জনায়। আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী দলৰ সাংসদ অখিলেশ যাদৱে কয় যে তেওঁৰ দলে মহিলাৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰে। অৱশ্যে সাংসদগৰাকীয়ে দেশৰ বাবে গুৰুত্বপূৰ্ণ বিধেয়ককেইখন উত্থাপন কৰাক লৈ চৰকাৰক প্ৰশ্ন কৰে। চলিত বৰ্ষৰ হজ যাত্ৰা পৰহিলৈৰ পৰা আৰম্ভ হ'ব বুলি আজি উত্তৰ পূব হজ যাত্ৰা অভ্যৰ্থনা সমিতিয়ে ঘোষণা কৰিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলত মুঠ 2,569 গৰাকী হজযাত্ৰীয়ে হজ যাত্ৰাৰ বাবে ৰাওনা হ'ব। ইয়াৰ ভিতৰত 1,763 গৰাকী পুৰুষ আৰু 806 গৰাকী মহিলা যাত্ৰী আছে। উত্তৰ পূব হজ যাত্ৰী অভ্যৰ্থনাৰ সভাপতি নেকিবুৰ জামানে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত কয় যে 18 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। হজযাত্ৰীসকলৰ ভিতৰত 668 গৰাকী কলকাতা বিমানবন্দৰ, 218 গৰাকী মুম্বাই আৰু 28 গৰাকী দিল্লী বিমানবন্দৰৰ পৰা ৰাওনা হ'ব। 8 গৰাকী বাংগালুৰু, 2 গৰাকী লক্ষ্ণৌ, 1 গৰাকী হায়দৰাবাদ আৰু বাকীসকল গুৱাহাটী বৰ্জিয়াৰ বিমানবন্দৰৰ পৰা ৰাওনা হ'ব। হজযাত্ৰীসকলৰ মংগলৰ বাবে কাইলৈ সন্ধিয়া হাজী মুছাফিৰখানাত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোসাঁই বিহু হিচাপে পালন কৰা হয়। পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণৰ ব্যাপক সমাগম হয়। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ লয়। ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া পদুম কুমাৰ মহন্তই সত্ৰখনত পৰম্পৰাগত ৰীতি নীতিৰে আজি গোঁসাই বিহু অনুষ্ঠিত কৰা হয় বুলি আমাৰ মাজুলীৰ সংবাদদাতাক জনাইছে। বাক্সা জিলাৰ জালাহ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজিত ৰঙালী বিহুৰ ৰূপালী জয়ন্তী মহোৎসৱৰ আজি সামৰণি পৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহুৰ লগতে বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ভৰলুমুখ, চানমাৰী, গণেশগুৰি, নুনমাটি, বশিষ্ঠ চাৰিআলিকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। নুনমাটি বিহু সন্মিলনীয়ে আজি ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি দিনৰ ভাগত বিভিন্ন প্ৰতিযোগিতা আৰু বিয়লি মহিলাৰ সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। বিহুৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বিহু নাচ গান, হুঁচৰি, জেং বিহু, ঢোলবাদন আৰু অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ৰঙালীৰ উৎসাহ উদ্দীপনাৰ মাজতে আজি তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত জিলাখনৰ নিৰ্বাণা বৃদ্ধাবাসত অনুষ্ঠিত বিহুত আৱাসীসকলৰ মাজত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে। বৃদ্ধাবাসখনৰ মুখ্য পৰিচালন সঞ্চালক উৎপল হৰ্ষবৰ্ধনৰ তৎপৰতাত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ সাংবাদিকসকলে বিহু নাম আৰু বিহু নৃত্যৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বৃদ্ধাবাসৰ আৱাসীসকলক ফুলাম গামোচা আৰু জাপিৰে বিহুৰ সম্বৰ্ধনা জনোৱা হয়। চিৰাং জিলাৰ বিজনী চহৰৰ সমীপৰ শিয়ালমাৰী নিবাসী সমাজকৰ্মী ৰমাকান্ত ৰায়ৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78 বছৰ। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আজি মৃত্যুক খাবটি লোৱা প্ৰয়াত ৰায় বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত জড়িত আছিল। তেওঁৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।